এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত সম্পাদিত মুক্ত বাণিজ্য চুক্তিখনক ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ সম্পৰ্কৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। সংসদৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। কেন্দ্ৰীয় চৰকাৰে আজি সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে সংসদৰ উপ ভৱনত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰে। কেন্দ্ৰীয় চৰকাৰে বৈজ্ঞানিক গৱেষণা, উদ্ভাৱন আৰু সামৰ্থ্য বৃদ্ধিৰ প্ৰতি অহৰহ সহযোগিতা আগবঢ়াই আহিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত দিল্লী কেপিটেলছ গুজৰাট জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত সম্পাদিত মুক্ত বাণিজ্য চুক্তিখনক ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ সম্পৰ্কৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে এই চুক্তি সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি বৰঙণি আগবঢ়োৱা ইউৰোপৰ নেতাসকলক তেওঁলোকৰ ইতিবাচক দৃষ্টিভংগী আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে চুক্তিখনে অৰ্থনৈতিক সম্পৰ্ক গভীৰ কৰি তুলিব, জনসাধাৰণৰ বাবে সুযোগৰ সৃষ্টি কৰিব আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে ভাৰত ইউৰোপীয় সহযোগিতা সুদৃঢ় কৰি তুলিব। শ্ৰীমোদীয়ে কয় যে বিশ্বৰ দ্বিতীয় বৃহৎ আৰু চতুৰ্থ বৃহৎ অৰ্থব্যৱস্থাৰ মাজৰ এই ঐতিহাসিক চুক্তিখনে অভূতপূৰ্ব সুযোগ সৃষ্টি কৰিব আৰু বিকাশ তথা সহযোগিতাৰ নতুন পথ মুকলি কৰিব। চুক্তিখনে বিশ্ব সমুদায়ক উপকৃত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে চুক্তিখনে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত কৰ্মসংস্থাপনৰ গুণগত সুযোগ সৃষ্টি কৰিব, যুৱ প্ৰজন্ম, বৃত্তিধাৰী প্ৰতিভা, শিক্ষাৰ্থী আৰু গৱেষকসকলক ডিজিটেল যুগৰ সম্ভাৱনাৰ সদ্ব্যৱহাৰ কৰাত সহায় কৰিব। শ্ৰীমোদীয়ে কয় যে এই বাণিজ্য চুক্তিখনে উদ্ভাৱনৰ প্ৰসাৰত উদগনি যোগাব আৰু পাৰস্পৰিক বিকাশৰ বাবে অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰিব। ভাৰত আৰু ইউৰোপীয় সংঘই সমৃদ্ধিশালী আৰু বহনক্ষম ভৱিষ্যতৰ দিশে আস্থা আৰু অভিলাষেৰে অগ্ৰসৰ হৈছে বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে মুক্ত বাণিজ্য চুক্তিক সুস্থিৰ, সমৃদ্ধিশালী আৰু ভৱিষ্যতমুখী অৰ্থনৈতিক সম্পৰ্ক গঢ় দিয়াৰ উমৈহতীয়া সংকল্পৰ প্ৰতিফলন বুলি অভিহিত কৰে। আজিৰ দিনটো ইতিহাসত চিৰস্মৰণীয় হৈ ৰ'ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে চুক্তিখনক ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ সম্বন্ধৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি কয় যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত হোৱা মুক্ত বাণিজ্য চুক্তি, নিৰাপত্তা আৰু প্ৰতিৰক্ষা অংশীদাৰিত্ব তথা আন চুক্তিসমূহে গভীৰ আৰু শক্তিশালী অংশীদাৰিত্বৰ ভেটি গঠন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে ডঃ জয়শংকৰে কয় যে ভাৰত ইউৰোপীয় সংঘ সন্মিলনে বহুকেন্দ্ৰিক ব্যৱস্থা শক্তিশালী কৰিব আৰু গোলকীয় শৃংখলাৰ বিপদ আশংকা কম কৰাত সহায় কৰিব। কেন্দ্ৰীয় চৰকাৰে আজি সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে সংসদৰ উপ ভৱনত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৈঠকত অধ্যক্ষতা কৰে। ৰাজ্যসভাৰ নেতা জে পি নাড্ডা, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ডঃ এল মুৰুগান বৈঠকত উপস্থিত থাকে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ, ডি এম কেৰ নেতা তিৰুচি শিৱা, তৃণমূল কংগ্ৰেছৰ নেত্ৰী সাগৰিকা ঘোষ, সমাজবাদী পাৰ্টীৰ সাংসদ ৰাম গোপাল যাদৱে বৈঠকত অংশ লয়। সংসদৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব আৰু 2 এপ্ৰিলত অধিৱেশনৰ সামৰণি পৰিব। সৰ্বদলীয় বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে বাজেট অধিৱেশনৰ প্ৰথম ভাগত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰা হ'ব। পাছত সংসদৰ উভয় সদনত বাজেটক লৈ আলোচনা অনুষ্ঠিত হ'ব। শ্ৰী ৰিজিজুকে ধৰি সকলো দলকে বাজেট অধিৱেশনৰ সময়ছোৱাত সংসদৰ কাম কাজসমূহ সুচাৰুৰূপে চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ চৰ অঞ্চল ৰাহুমপুৰ আৰু বৰহুলাৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত আজি দুপৰীয়া সংঘটিত নাও দুৰ্ঘটনাত শিশু আৰু মহিলাসহ 7 গৰাকী লোক সন্ধানহীন হৈছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাকৈ যাতায়াত কৰাৰ ফলত নদীৰ চাকনৈয়াত পৰি এই দুৰ্ঘটনা সংঘটিত হৈছে। বৰ্তমান এছ ডি আৰ এফৰ দলে আৰক্ষীৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও এন্ধাৰ হোৱাৰ বাবে উদ্ধাৰ অভিযান আজি স্থগিত ৰখা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰে বৈজ্ঞানিক গৱেষণা উদ্ভাৱন আৰু সামৰ্থ বৃদ্ধিৰ প্ৰতি অহৰহ সহযোগিতা আগবঢ়াই আহিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা বিজ্ঞান আৰু ষ্টাৰ্টআপ খণ্ডৰ অতিথিসকলক সম্বোধন কৰি ডঃ সিঙে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত উদ্যমত বিগত কেইটামান বছৰত গণৰাজ্য দিৱসৰ অনুষ্ঠানলৈ বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানী, চিকিৎসক আৰু উদ্ভাৱকসকলক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ কৰি অহা হৈছে। ইয়াৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজ্ঞানী আৰু শিক্ষক সমাজৰ প্ৰতি কিদৰে সন্মান প্ৰদৰ্শন কৰে সেয়া প্ৰমাণিত হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অপাৰেচন সিন্দুৰক লৈ চলোৱা অপপ্ৰচাৰ অগ্ৰাহ্য কৰি ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতে পাকিস্তানক কঠোৰ ভাষাৰে সমালোচনা কৰে। ভাৰতৰ অভ্যন্তৰীণ বিষয়, বিশেষকৈ জম্মু কাশ্মীৰ সন্দৰ্ভত ইছলামাবাদে কোনো মাত মতাৰ অধিকাৰ নাই বুলি ভাৰতে সকীয়াই দিয়ে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কঠোৰ ভাষাৰে পাকিস্তানক সতৰ্ক কৰি দি ভাৰতে কয় যে দেশখনে সন্ত্ৰাসবাদক ৰাষ্ট্ৰীয় নীতিৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰি থকাটো সহ্য কৰা নহ'ব। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিছে পাকিস্তানৰ ৰাষ্ট্ৰদূত আছিম ইফতিকাৰ আহমেদৰ মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নিৰাপত্তা পৰিষদত আন্তৰ্জাতিক আইনৰ শাসন তথা শান্তি, ন্যায় আৰু বহুপক্ষীয় সিদ্ধান্তৰ দিশ সন্দৰ্ভত অনুষ্ঠিত মুকলি বিতৰ্কত অংশগ্ৰহণ কৰি পাকিস্তানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে অপাৰেচন সিন্দুৰক লৈ বক্তব্য আগবঢ়াইছিল। ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিছে কয় যে ভাৰত আৰু ভাৰতৰ বাসিন্দাসকলক অপকাৰ কৰাই হৈছে পাকিস্তানৰ একমাত্ৰ নীতি। তেওঁ কয় যে ভাৰতে নিজৰ সুৰক্ষা আৰু নাগৰিকসকলৰ নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় সকলো কৰিব। শ্ৰীহৰিছে সতৰ্ক কৰি দিয়ে যে নিৰাপত্তা পৰিষদ সন্ত্ৰাসবাদক ন্যায় দিয়া মঞ্চত পৰিণত হ'ব নোৱাৰে। তেওঁ কয় যে ভাৰতে পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিসমূহক লক্ষ্য কৰি লৈ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত চলোৱা অপাৰেচন সিন্দুৰক লৈ পাকিস্তানৰ ৰাষ্ট্ৰদূতজনে ভুৱা তথা আত্মৰক্ষামূলক প্ৰচাৰ কৰি আহিছে। তেওঁ মনত পেলাই দিয়ে যে সাধাৰণ পৰিষদেও এটা বিবৃতিত পেহেলগাম আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছিল। লগতে এই আক্ৰমণৰ পৰিকল্পনাকাৰী, আক্ৰমণকাৰী, বিত্ত যোগানকাৰী আৰু পৃষ্ঠপোষকসকলক বিচাৰি উলিয়াই ন্যায়ৰ কাঠগড়ালৈ অনাত গুৰুত্ব দিছিল। স্থায়ী প্ৰতিনিধিগৰাকীয়ে দাবী কৰে যে অপাৰেচন সিন্দুৰৰ লক্ষ্য, উদ্দেশ্য আৰু দায়িত্ব আছিল এই অভিযানৰ জৰিয়তে কেৱল সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধ্বংস কৰাই লক্ষ্য লোৱা হৈছিল বুলি শ্ৰীহৰিছে স্পষ্ট কৰি দিয়ে। সিন্ধু জলচুক্তিৰ সন্দৰ্ভত ভাৰতৰ প্ৰতিনিধিগৰাকীয়ে কয় যে বিশ্বাস, বন্ধুত্ব আৰু সদিচ্ছাৰে ভাৰতে 65 বছৰ পূৰ্বে এই চুক্তি কৰিছিল। তেওঁ স্পষ্ট কৰি দিয়ে যে যেতিয়ালৈকে পাকিস্তানে সীমান্ত তথা অন্যান্য সকলো ধৰণৰ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা বন্ধ নকৰে তেতিয়ালৈকে এই চুক্তি বাতিল হৈ থাকিব বুলি ভাৰতে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDOই প্ৰযুক্তিৰ বিকাশেৰে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিকাঠামো শক্তিশালী কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত DRDOৰ বিজ্ঞানীসকলৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰীসিঙে কয় যে DRDOৰ এৰনটিক্স, মিছাইল আদিৰ ক্ষেত্ৰত থকা 45টা পৰীক্ষাগাৰে দেশৰ প্ৰতিৰক্ষা সামৰ্থ্যৰ ৰাজহাড় ৰূপে কাম কৰি আহিছে। তেওঁ কয় যে আজিৰ গতিশীল পৃথিৱীত প্ৰযুক্তিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। নাগালেণ্ডৰ প্ৰথমখন ড্ৰোন বিদ্যালয় নাগালেণ্ড GISত আৰু কহিমাত ৰিমট চেন্সিং কেন্দ্ৰ স্থাপন কৰা হয়। 77 সংখ্যক গণৰাজ্য দিৱসৰ অংশ হিচাপে মুখ্যমন্ত্ৰী নেফিউৰিঅই কালি এই ড্ৰোন বিদ্যালয় আৰু ৰিমট চেন্সিং কেন্দ্ৰটো মুকলি কৰে। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছতেই বডোদৰাৰ BCA ষ্টেডিয়ামত দিল্লী কেপিটেলছ গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কালি অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 15 ৰাণত পৰাজিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত সম্পাদিত মুক্ত বাণিজ্য চুক্তিখনক ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ সম্পৰ্কৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। সংসদৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। কেন্দ্ৰীয় চৰকাৰে আজি সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে সংসদৰ উপ ভৱনত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰে। কেন্দ্ৰীয় চৰকাৰে বৈজ্ঞানিক গৱেষণা, উদ্ভাৱন আৰু সামৰ্থ্য বৃদ্ধিৰ প্ৰতি অহৰহ সহযোগিতা আগবঢ়াই আহিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত দিল্লী কেপিটেলছ গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।